Ea akakhbani. Batori hoite moi Pulok Gogoi. Etia pradhan batori somuh hoise. Pradhanmantri Narendra Modi aji Notun Dillir kartobya pathot tritiya kartobya bhavan mukhali kore. Biruddhi pakkhor sodossokole bibhinno bikhoyle srishti kora hulasthuliya paristhitir babe songhodor ubhoy sodonor kamkaj aji dindur babe sthogito rakha hoy. লোকসভাত আজি ব্যৱসায়িক জাহাজ চলাচল বিধেয়ক 2024 আৰু ৰাজ্যসভাত সমুদ্ৰ পথেৰে সামগ্ৰী পৰিবহণ বিধেয়ক 2025 গৃহীত হয় আৰু উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত ধাৰাণী অঞ্চলত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহে ক্ষীপ্ৰগতিত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৰ্তব্য পথত তৃতীয় কৰ্তব্য ভৱন মুকলি কৰে। শ্ৰীমোদীয়ে নতুন ভৱনটো পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে প্ৰতিগৰাকী লোকক সেৱা প্ৰদান কৰাৰ বাবে এই ভৱনটোৱে কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতা আৰু নিৰৱচ্ছিন্ন প্ৰয়াসৰ কথা প্ৰতিফলিত কৰে। তেওঁ কয় যে এই ভৱনটোৱে জনসাধাৰণৰ বাবে কেৱল চৰকাৰৰ নীতি আৰু আঁচনিসমূহ সুকলমে ৰূপায়ণ কৰাই নহয়, ই দেশৰ বিকাশৰ ক্ষেত্ৰত এটা নতুন গতি প্ৰদান কৰিব। শ্ৰীমোদীয়ে থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা এই ভৱনটো দেশৰ বাবে মুকলি কৰি গৌৰৱ অনুভৱ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই কৰ্তব্য ভৱনটোৱে আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। তেওঁ ভৱনটো নিৰ্মাণৰ সৈতে জড়িত শ্ৰমিকসকলৰ সৈতেও মত বিনিময় কৰে। পৰিৱেশ সুৰক্ষাৰ সকলো ধৰণৰ মান ৰক্ষা কৰি চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত এই ভৱনটো নিৰ্মাণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালো অনুষ্ঠানত উপস্থিত থাকে। সুপ্ৰশাসন আৰু প্ৰশাসনিক কাম কাজসমূহ ৰূপায়িত কৰাৰ বাবে নিৰ্মাণ কৰিবলগীয়া ভালেমান সচিবালয় ভৱনৰ এইটো হৈছে প্ৰথম ভৱন। বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয়লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম কাজ আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয়বাৰ স্থগিত ৰখাৰ পাছত দিনৰ 2 বজাত লোকসভা মিলিত হোৱাৰ সময়ত বিৰোধী দলসমূহে সদনৰ মজিয়ালৈ গৈ বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বিষয়টোক লৈ আলোচনাৰ দাবী উত্থাপন কৰি বিভিন্ন শ্লোগান দি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিৰোধী দলৰ সাংসদসকলে অব্যাহত ৰখা প্ৰতিবাদৰ বিষয়টোক লৈ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে সাংবিধানিক আৰু সংসদীয় পৰিক্ৰমত কাৰ্যক্ৰমণিকাত নীতি অনুসৰি প্ৰতিটো বিষয়তে আলোচনাৰ বাবে চৰকাৰ সাজু আছে। তেওঁ কয় যে বিহাৰৰ এই বিষয়টো বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে, সেয়েহে এই সন্দৰ্ভত আলোচনা কৰিব নোৱাৰি। তেওঁ কয় যে এই বিষয়টো সদনত আলোচনা কৰা মানেই নিয়ম অমান্য কৰা হ'ব। শ্ৰীৰিজিজুৱে সজোৰে কয় যে নিয়ম অনুসৰি নিৰ্বাচন আয়োগৰ লেখীয়া স্বায়ত্তশাসিত সংস্থাসমূহ সন্দৰ্ভত আলোচনা কৰিব নোৱাৰি। তেওঁ প্ৰতিবাদৰত সাংসদসকলক সদনৰ কাম কাজ নিয়াৰিকৈ চলাৰ বাবে আহ্বান জনায় যাতে তালিকাভুক্ত গুৰুত্বপূৰ্ণ বিষয়সমূহ উত্থাপন কৰিব পৰা যায়। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্থাপন কৰা ব্যৱসায়িক জাহাজ চলাচল বিধেয়ক 2024 গৃহীত হয়। হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকাত সেই সময়ত সদনৰ দায়িত্বত থকা সদস্যগৰাকীয়ে দিনটোৰ বাবে সদন স্থগিত ৰাখে। ইয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2025-26 বৰ্ষৰ বাবে মণিপুৰৰ আনুমানিক আয় আৰু ব্যয়ৰ প্ৰাক্কলন সদনত দাখিল কৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙেও 2023-34 বৰ্ষৰ বাবে কৰ্মযোগী ভাৰতৰ বাৰ্ষিক প্ৰতিবেদন দাখিল কৰে। সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা দিলীপ শইকীয়াই শূন্যকালৰ কাম কাজ চলাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ একাংশ সাংসদ সদনৰ মজিয়ালৈ উঠি যায় আৰু ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন সন্দৰ্ভত আলোচনাৰ দাবী কৰি ধ্বনি দিবলৈ ধৰে। শ্ৰীশইকীয়াই কয় যে প্ৰতিদিনে সদনৰ কাম কাজ বিঘ্নিত কৰা আৰু সদনৰ মজিয়ালৈ পোষ্টাৰ প্লে কাৰ্ড লৈ অহাটো সঠিক নহয়। তেওঁ বিৰোধী পক্ষৰ সদস্যসকলক ইতিবাচক ভূমিকা পালন কৰিবলৈ আৰু সদনৰ কাম কাজ চলাই নিয়াত সহযোগ কৰিবলৈ আহ্বান জনায়। সদনৰ কাৰ্যক্ৰমণিকা বিঘ্নিত কৰাৰ দৰে সদনৰ গৰিমা লাঘৱ কৰে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীশইকীয়াই প্ৰতিবাদৰত সদস্যসকলক নিজ নিজ আসন গ্ৰহণ কৰিবলৈ বাৰে বাৰে অনুৰোধ জনায় যদিও তেওঁৰ চেষ্টা অথলে যায়। এনে পৰিস্থিতিৰ মাজতে তেওঁ সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত লোকসভাৰ অধ্যক্ষই 1945 চনৰ জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিত সংঘটিত পাৰমাণৱিক বোমা বিস্ফোৰণত বলি হোৱা লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰে। তেওঁ কয় যে 80 বছৰ পূৰ্বে 1945 চনৰ 6 আৰু 9 আগষ্টত হিৰোশ্বিমা আৰু নাগাছাকিত পাৰমাণৱিক বোমাৰে আক্ৰমণ চলোৱা হৈছিল। এই বিস্ফোৰণৰ ভালেসংখ্যক লোকে প্ৰাণ হেৰুৱাইছিল আৰু অগণন লোকে জীৱনলৈ ঘূনীয়া হৈছিল। শ্ৰীবিৰলাই পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰ নাশ কৰিবলৈ আৰু গোলকীয় শান্তি সুনিশ্চিত কৰাৰ বাবে সমূহীয়াভাৱে কাম কৰাৰ প্ৰতি সদনৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। সদনে এই বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ সন্মানাৰ্থে কিছু সময় মৌনতা অৱলম্বন কৰে। ইয়াৰ পাছতে অধ্যক্ষই প্ৰস্তুত্তৰকালৰ কাম আগুৱাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন সম্পৰ্কে আলোচনাৰ দাবী তুলি ধ্বনি দিবলৈ ধৰাত অধ্যক্ষই দিনৰ 12 বজালৈ সদন স্থগিত ৰাখে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যসভাতো আজি অনুৰূপ পৰিস্থিতিৰ উদ্ভৱ হয়। প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দিনৰ 2 বজাত ৰাজ্যসভাৰ পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী দলসমূহে বিহাৰ আৰু আন বিষয় লৈ সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2025-26 বৰ্ষৰ বাবে মণিপুৰৰ আনুমানিক আয় আৰু ব্যয়ৰ প্ৰাককলন সদনত দাখিল কৰে। ৰাজ্যসভাৰ বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গেই পইণ্ট অব অৰ্ডাৰযোগে বিষয়টো উত্থাপন কৰি কয় যে সকলোৰে বাবে নিয়ম একে হোৱা উচিত। তেওঁক প্ৰত্যুত্তৰ দি সদনৰ নেতা জে পি নাড্ডাই কয় যে যিসকলে সদনৰ কাম কাজত বাধা প্ৰদান কৰে তেওঁলোকৰ পইণ্ট অব অৰ্ডাৰ উত্থাপন কৰাৰ অধিকাৰ নাই। ইয়াৰ পাছত সমুদ্ৰ পথেৰে সামগ্ৰী পৰিবহণ বিধেয়ক 2025 গৃহীত হয়। ইয়াৰ পাছতে দিনটোৰ বাবে ৰাজ্যসভা স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত ৰাজ্যসভা মিলিত হোৱাৰ সময়ত সদনে কালি নতুন দিল্লীত দেহাৱসান ঘটা প্ৰাক্তন সদস্য সত্যপাল মালিকলৈ শ্ৰদ্ধা নিবেদন কৰে। লোকসভাত আজি ব্যৱসায়িক জাহাজ চলাচল বিধেয়ক 2024 গৃহীত হয়। এই বিধেয়কে ব্যৱসায়িক জাহাজ চলাচল আইন 1958ৰ স্থান ল'ব। ভাৰত হৈছে সামুদ্ৰিক চুক্তি আৰু আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ এটা অংশ। এই বিধেয়কে সামুদ্ৰিক চুক্তি আৰু আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ অধীনত ভাৰতৰ দায়িত্ব পালন সুনিশ্চিত কৰি ব্যৱসায়িক জাহাজ পৰিবহণৰ সৈতে জড়িত আইনৰ সংশোধন কৰিব। ৰাজ্যসভাই আজি সমুদ্ৰ পথেৰে সামগ্ৰী পৰিবহণ বিধেয়ক 2025 অনুমোদন জনোৱাৰ লগে লগে বিধেয়কখন সদনত গৃহীত হয়। লোকসভাত ইতিমধ্যে বিধেয়কখন গৃহীত হৈছে। এই বিধেয়কখনে সমুদ্ৰ পথেৰে ভাৰতীয় সামগ্ৰী পৰিবহণ আইন 1925ৰ স্থান ল'ব। আইনখনৰ জৰিয়তে কোনো বন্দৰৰ পৰা সামগ্ৰীলৈ যোৱাৰ সময়ত ইয়াৰ দায়িত্ব, অধিকাৰ, দায়বদ্ধতা, দায়মুক্তি আদি দিশসমূহ নিশ্চিত কৰিব। আইনখনে কেন্দ্ৰীয় চৰকাৰক বিধেয়কখনৰ নীতি নিয়মসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত নিৰ্দেশ দিয়াৰো অধিকাৰ দিছে। এই আইনে সামগ্ৰী বুজাই ৰচিদৰ ক্ষেত্ৰত থকা নিয়মসমূহ নিৰ্দিষ্ট কৰা সূচী সংশোধনৰো অধিকাৰ প্ৰদান কৰিছে। এই ৰচিদত কঢ়িয়াই অনা সামগ্ৰীৰ ধৰণ, পৰিমাণ, গন্তব্যস্থান আদি বিষয়ে উল্লেখ থাকে। আলোচনাৰ উত্তৰ দি জাহাজ পৰিবহণ আৰু জলপথ ৰাজ্যমন্ত্ৰী শান্তনু ঠাকুৰে কয় যে 100 বছৰ পুৰণি নীতি নিয়মসমূহ বাতিল কৰাই হৈছে সমুদ্ৰ পথেৰে সামগ্ৰী পৰিবহণ বিধেয়ক 2025ৰ মূল উদ্দেশ্য। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত ধাৰালী অঞ্চলত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহে ক্ষীপ্ৰগতিত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আজি অঞ্চলটো পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰে। তেওঁ লগতে আহত লোকসকলক উপযুক্ত চিকিৎসা প্ৰদান সুনিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ডাৱৰ বিস্ফোৰণৰ ফলত হতাহত হোৱা লোকৰ পৰিয়াললৈ সম্ভাৱ্য সকলো ধৰণৰ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। উদ্ধাৰ অভিযান দ্ৰুতগতিত চলোৱাৰ বাবে 2খন হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। ভাৰতীয় বায়ুসেনা বাহিনীয়ে চিনুক হেলিকপ্টাৰযোগে অঞ্চলটোৰ পৰা আৱৰ্জনা নিষ্কাশন আৰু পথ যোগাযোগ সুচল কৰাৰ বাবে যাৱতীয় গধুৰ যন্ত্ৰপাতি প্ৰেৰণ কৰিছে। ডাৱৰ বিস্ফোৰণৰ ফলত ভাৰতীয় সেনাবাহিনীৰ এগৰাকী কনিষ্ঠ বিষয়াকে ধৰি 8গৰাকী জোৱান এতিয়াও নিৰুদ্দেশ হৈ আছে। ভাৰতীয় সেনাবাহিনীৰ 225গৰাকীৰো অধিক জোৱানে উদ্ধাৰ আৰু সাহায্য অভিযানত অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় হস্ততাঁত মন্ত্ৰী গিৰিৰাজ সিঙে আজি নতুন দিল্লীত কাৰ্বন ফুটপ্ৰিণ্ট এছেছমেণ্ট ইন দ্য ইণ্ডিয়ান হেণ্ডলুম ছেক্টৰ মেথডছ এণ্ড কেছ ষ্টাডিজ শীৰ্ষক এখন গ্ৰন্থ মুকলি কৰে। IIT দিল্লী আৰু হস্ততাঁতৰ উন্নয়ন আয়ুক্তৰ কাৰ্যালয়ে প্ৰণয়ন কৰা এই গ্ৰন্থখনে হস্ততাঁতৰ উৎপাদন আৰু হস্ততাঁত উদ্যোগৰ ক্ষেত্ৰত কাৰ্বনৰ নিৰ্গমনৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে বাস্তৱিক পদ্ধতি আৰু পদক্ষেপৰ সবিশেষ দাঙি ধৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৰ্তব্য পথত তেজপ্ৰিয় কৰ্তব্য ভৱন মুকলি কৰে। বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম কাজ আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। লোকসভাত আজি ব্যৱসায়িক জাহাজ চলাচল বিধেয়ক 2024 আৰু ৰাজ্যসভাত সমুদ্ৰ পথেৰে সামগ্ৰী পৰিবহণ বিধেয়ক 2025 গৃহীত হয়। আৰু উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাৰ ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত ভৰালী অঞ্চলত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহে ক্ষীপ্ৰগতিত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হ'ল।